নমস্কাৰ, সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী আদি বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত। বৰ অসমৰ ভেটিগঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ কাৰ্যসূচী। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ প্ৰসংগ সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজ্যসভাত উত্থাপন। আৰু পৰম্পৰাগত নৃত্য গীতেৰে উদ্ভাসিত নাগালেণ্ডৰ কিছামা গাঁৱৰ হৰ্ণবিল মহোৎসৱ। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ আৰম্ভ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কাম কাজ বিঘ্নিত নকৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাত নিম্ন সদন 2 বজালৈ স্থগিত ৰখা হয়। 2 বজাৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাত বিৰোধী সদস্যসকলে অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সদনৰ মজিয়ালৈ গৈ শ্লোগান দিয়ে। সেই সময়ত সদন পৰিচালনা কৰা সদস্যগৰাকীয়ে বিৰোধী দলৰ সাংসদসকলক সংযত হবলৈ বাৰম্বাৰ আহ্বান জনায় যদিও পৰিস্থিতি সলনি নোহোৱাত সদন দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। একেদৰে ৰাজ্যসভাতো বিৰোধী পক্ষৰ সাংসদসকলে একেটা বিষয়ক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে জৰ্জিয়াৰ সংসদীয় প্ৰতিনিধি দলটোক ভাৰতলৈ আদৰণি জনায়। তেওঁলোকৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পাছত সদনৰ শূন্যকালত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও কেন্দ্ৰীয় চৰকাৰক সহমৰ্মিতাৰে বিবেচনা কৰিবলৈ আজি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্ৰীবৈশ্যই কয় যে এই 6টা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী সামাজিক মাধ্যমত এটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছে। চাউলুং চুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে ঘোষণা কৰা চৰাইদেউৰ চুকাফা বিশ্ববিদ্যালয় স্বৰ্গদেউ চুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তৱায়িত কৰাৰ বিনম্ৰ প্ৰয়াস বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম দিৱস উপলক্ষে ৰাজ্যবাসীক অসমৰ প্ৰথম জনা স্বৰ্গদেউৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ স্বাৰ্থত সকলোকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ভাৱনাৰে একত্ৰিত হবলৈ আহান জনায়। অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী যোগেন মোহনে অসম দিৱস সন্দৰ্ভত এইদৰে কয়।
সমগ্ৰ অসমতেই চৰকাৰীভাৱে উদযাপন হৈছে। 72 চনত প্ৰথম আমাৰ সন্ধিয়াত আৰম্ভ হৈছিল। অসম আগমনৰ এই দিনটোৱে অসম দিৱস অৰ্থাৎ স্বৰ্গদেউ চাউলুং চুকাফাই হোমৰ পিঠত ভৰি দি তেখেতে যি তেনেধৰণৰ প্ৰক্ৰিয়াৰে জাতি গঠন কৰিছিল, সকলোকে মিলাই শাসন পদ্ধতি শোষণৰ পৰা বঞ্চিত কৰি সকলোকে এক কৰি যেনেধৰণে জাতিটোক প্ৰাণ দি তুলিছে, সেই প্ৰথা এতিয়াও প্ৰাসংগিক হৈ আছে। আৰু আজি আমি ইয়াতে টাই হোম ডেভেলপমেণ্ট কাউন্সিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত যোৱা গত কেইবছৰ ধৰি এইবাৰো এই নাজিৰাৰ ঐতিহাসিক এইখন খেলপথাৰত আয়োজন হৈছে। মই সকলোকে অসম দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ স্বৰ্গদেউ চাউলুং চুকাফাৰ আদৰ্শৰেহে যি উত্তম পথ, যি পথেৰে যোগেদি আমি সকলো জাতি জনগোষ্ঠীৰ লগত মনে বিচৰা অসমখন আমি গঢ়ি তুলিব পাৰিম।
তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় 2 মাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক আহান জনায়। তেওঁ কয় যে 1994 চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্ৰদায় আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁ অভিযোগ কৰি কয় যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকী যোৱা প্ৰায় দুমাহ ধৰি বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি আছে আৰু তেওঁৰ কাম কাজ সম্পৰ্কে অসম চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়েও কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি ধৰা পেলাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগা যুৱক যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য, দেশ বিদেশৰ শিল্পীৰ সংগীত আৰু সুস্বাদু খাদ্য সম্ভাৰৰ জুতি লবলৈ নাগালেণ্ডৰ কোহিমাৰ কিচামাগাঁৱত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম হৈছে। জনজাতীয় নৃত্য গীতে মুখৰ কৰি তোলা এই মহোৎসৱ বিভিন্ন হস্তকলা আৰু থলুৱা ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দৰ্শকসকলক আকৰ্ষিত কৰিছে। উল্লেখযোগ্য যে কালিৰে পৰা 10 দিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই মুখ্য অতিথি হিচাপে অংশ লয়। হৰ্ণবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱে নাগাসকলৰ চহকী সংস্কৃতি আৰু বিচিত্ৰতা প্ৰকাশ কৰে বুলি মন্তব্য কৰে। এই বছৰ ব্ৰিটেইন, আয়াৰলেণ্ড, ফ্ৰান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্ৰদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই হৰ্ণবিল মহোৎসৱ নগাসকলৰ জীৱন আৰু জীৱিকাৰ লগতে সংস্কৃতিৰ প্ৰতিফলন আৰু আগুৱাই নিয়াৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী বিধেয়ক 2025 গৃহীত হয়। এই বিধেয়কখনে 2017 সামগ্ৰী আৰু সেৱাকৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী অধ্যাদেশ 2025ৰো স্থান ল'ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰে। ইয়াৰ জৰিয়তে জি এছ টি পৰিষদৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত মণিপুৰতো জি এছ টিৰ হাৰ এতিয়াৰে পৰা 2টা স্তৰত 5% আৰু 18% হ'ব। উল্লেখযোগ্য যে মণিপুৰ জি এছ টি সংশোধনী বিধেয়ক ইয়াৰ আগতে লোকসভাত গৃহীত হৈছিল। শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আজি এদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীভূমি জিলাত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত এটা আদিবাসী ছাত্ৰবাসৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। এই ছাত্ৰবাসৰ কাম সম্পূৰ্ণ হলে প্ৰত্যন্ত এলেকাৰ ছাত্ৰসকলৰ শিক্ষা গ্ৰহণ সুবিধাজনক হ'ব বুলি ডাঃ পেগুৱে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জিলাখনৰ 2খন সমজিলা পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰতো 2টা জনজাতীয় ছাত্ৰবাসৰ কাম অহা বছৰৰ পৰা আৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰৰ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ থকা বিভিন্ন ৰোগীসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এককালীন চেক প্ৰদান কৰে। সর্বমুঠ 26 রোগীক মন্ত্রীগড়ে চেক বিতরণ করে। এই সন্দর্ভত আমার ডিব্রুগড়ের সংবাদদাতার সঙ্গে হওয়া কথোপকথনত শ্রীফুকনে এই ধনরাশিয়ে আর্থিকভাবে অনগ্রসর পরিয়ালের রোগীসক যথেষ্ট সকাহ প্রদান করব বলে আশা প্রকাশ করে। যোরহাট জেলার নিমাতি রংদৈ দগাঁওয়ার যুবকবৃন্দর উদ্যোগত অহা 18 জানুয়ারীর সপ্তম বার্ষিক সদৌ শিশু ভাওনা সমারোহ অনুষ্ঠিত হব। গুৰুঘাট পৰিৱেশন আৰু বন্তি প্ৰজ্বলনেৰে আজি এই সমাৰোহৰ লাইখুটা প্ৰতিষ্ঠা কৰা হয়। এইবাৰৰ সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ 12টা শিশু ভাওনা দলে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী আদি বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত। বৰ অসমৰ ভেটিগঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ কাৰ্যসূচী। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ প্ৰসংগ সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজ্যসভাত উত্থাপন আৰু পৰম্পৰাগত নৃত্য গীতেৰে উদ্ভাসিত নাগালেণ্ডৰ কিচামাগাঁৱৰ হৰ্ণবিল মহোৎসৱ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।